আদি পুস্তক 36 অধ্যায়। এছৌ বংশৰ তালিকা। এছৌ অৰ্থাৎ যিজনক ইদুম বোলা হয় তেওঁ বংশৰ তালিকা হৈছে এনেদৰে। এছৌৱে কনানিয়া ছোৱালীবোৰক বিয়া কৰিছিল। সেই ছোৱালীবোৰ হৈছে হিত্তিয়া, এলুনৰ জীয়েক আদা, হিব্বিয়া, চিবিউনৰ নাতিনীয়েক অৰ্থাৎ অনাৰ জীয়েক অহলিবামা, আৰু ইছমাইলৰ জীয়েক নবায়ুতৰ ভনীয়েক বাছমতকো বিয়া কৰিছিল। এইসকলৰ মাজত আদায়ে এছৰলৈ ইলিফজ আৰু বাছমতে ৰুৱেলৰ প্ৰসৱ কৰিলে। অহলিবামাৰ ঔৰসত জিউচ, জালম আৰু কুৰহৰ জন্ম হ'ল। কনান দেশত এছৰ এই সকলো পুত্ৰৰে জন্ম হ'ল। পাছত এছৰে তেওঁ ভাইজাসকলক, ল'ৰা ছোৱালীক আৰু তেওঁ ঘৰৰ আন সকলোৰে লগত তেওঁ পশুধন অৰ্থাৎ মেৰ চাক, ছাগলী, গৰু আদি অন্যান্য পশু আৰু কনান দেশত উপাৰ্জন কৰা সকলো সম্পত্তিকে লৈ তেওঁ ভায়েক জাকুবৰ ওচৰৰ পৰা আন এক দেশলৈ গুচি গ'ল। এছৌ আৰু জাকুবৰ ধন সম্পত্তি ইমান বেছি হ'ল যে তেওঁলোকৰ পক্ষে একেলগে বাস কৰাটো সম্ভৱ নহ'ল, কিয়নো তেওঁলোক যি ঠাইত আছিল সেই ঠাইত তেওঁলোকৰ পশু জাকবোৰ চৰাবলৈ যথেষ্ট ঠাই অভাৱ আছিল। সেয়েহে এছৌৱে চেৰীৰ পাহাৰীয়া এলেকাত গৈ স্থায়ীভাৱে বাস কৰিবলৈ ধৰিলে। সেই এছৌ আন এটা নাম আছিল ইদুম। চেৰীৰ পাহাৰীয়া এলেকাত ইদুমীয়াসকলৰ ওপৰ পিতৃ এছৌ বংশৰ তালিকা হৈছে এনেধৰণৰ। এছৌ পুত্ৰসকলৰ নাম ইলিফজ আৰু ৰুবেল। ইলিফজ আদাৰ পুত্ৰ আৰু ৰুবেল এছৌ বাছমতৰ পুত্ৰ। এলিফজৰ পুত্ৰসকল হ'ল তৈমন, উমাৰ, চফু, গৰিতম আৰু কনচ। এছৌ পুত্ৰ ইলিফজৰ তিম্মা নামেৰে এজনী উপপত্নী আছিল। তেওঁ গৰ্ভত অমালেকৰ জন্ম হ'ল। এই সকলোৱে এছৌ ভাইজাৰ আদাৰ পুনাতি। ৰুবেলৰ পুত্ৰসকল হ'ল নহত, জেৰহ, চম্মা আৰু মিজ্জা। এই সকলোৱে এছৌ ভাইজা বাছমতৰ পুনাতি। চিবিউনৰ নাতি অৰ্থাৎ অনাৰ জীয়েক আৰু এছৌ ভাইজা অহলিবামাই এছৌলৈ প্ৰসৱ কৰা পুত্ৰসকল হ'ল জিউচ, জালম আৰু কুৰহ। এছৌ বংশৰ সন্তানসকলৰ মাজত এইসকলেই অধিপতি হৈছিল। এছৌ জ্যেষ্ঠ পুত্ৰ ইলিফজৰ বংশৰ পৰা হোৱা অধিপতিসকল হ'ল তৈমন, উমাৰ, চফু, অনচ অধিপতি, উৰ গৈতম, অমালেক অধিপতি। ইলিফজৰ বংশৰ পৰা ইদুম দেশত এওঁলোকেই অধিপতি হ'ল। এইসকল আদাৰ পুনাতি আছিল। এছৌ পুত্ৰ ৰুৱেলৰ বংশৰ পৰা হোৱা অধিপতিসকল হ'ল নহত, জেৰহ, চম্মা আৰু মিজ্জা। ৰুৱেলৰ বংশৰ পৰা ইদুম দেশত এওঁলোক অধিপতি হ'ল। এই সকলো এছৌ ভাইজাৰ বাছমতৰ পুনাতি আছিল। এছৌ ভাইজা অহলিবামাৰ বংশত এইসকল অধিপতি হ'ল জিউচ, জালম আৰু কুৰহ। অনাৰ জীয়েক এছৌৰ ভাইজ্যা অহলিবামাৰ বংশৰ পৰা এইসকলেই অধিপতি হৈছিল। এওঁলোকে এছৌ অৰ্থাৎ ইদুমৰ সন্তান আৰু তেওঁলোকেই নিজৰ বংশৰ অধিপতি আছিল। চেৰীৰ বংশৰ তালিকা। সেই ঠাইত বাসিন্দা হুৰিয়া চেৰীয়ৰ সন্তানসকলৰ নাম লুটন, চুবল, চিবিউন, অনা, দিচুন, এছৰ আৰু দিচন। ইদুমত চেৰীৰ এইসকল সন্তানেই হুৰিয়াৰ বংশৰ অধিপতি হ'ল। লুটনৰ পুত্ৰসকলৰ নাম হুৰি আৰু হেমম। লুটনৰ ভনীয়েকৰ নাম তিম্মা। চুবলৰ পুত্ৰসকলৰ নাম অলবন, মানত, এবল, চফু আৰু উনম। চিবিউনৰ পুত্ৰসকলৰ নাম অয়া আৰু অনা। এই অনাই পিতৃ চিবিউনৰ গাধ চৰাওঁতে মৰুপ্ৰান্তৰ মাজত গৰম পানীৰ জুৰি পালে। এই অনাৰ পুত্ৰৰ নাম দিচন আৰু জীয়েকৰ নাম অহলিবামা। দিশনৰ পুত্ৰসকলৰ নাম হিমদন, ইছবন, জিতন আৰু কৰাণ। এছৰৰ পুত্ৰ বিলহন, জাবন আৰু অকন। দিশনৰ পুত্ৰ উচ আৰু অৰাণ। হুৰিয়াৰ অধিপতিসকলৰ নাম আছিল লুটন, চুবল, চিবিউন, অনা, দিচুন, এছৰ আৰু দিচন। এইসকলেই চেৰীৰ দেশত বংশৰ তালিকা অনুসাৰে হুৰিয়া জাতিৰ অধিপতি আছিল। ইজৰাইলীয়াসকলৰ মাজত কোনো ৰজাই ৰাজত্ব কৰাৰ আগতে ইডোম দেশত যিসকল ৰজাই ৰাজত্ব কৰিছিল তেওঁলোক হ'ল বিউৰ পুত্ৰ বিলাই ইডোমত ৰাজত্ব কৰিছিল। তেওঁ নগৰৰ নাম আছিল দিনহাবা। বিলাৰ মৃত্যুৰ পাছত তেওঁ ঠাইত বৰ্ষা নগৰৰ জেৰহৰ পুত্ৰ যুৱবে ৰাজত্ব কৰিছিল। যুৱবৰ মৃত্যুৰ পাছত তেওঁ ঠাইত তৈমনীয়াসকলৰ দেশৰ হুছমে ৰাজত্ব কৰিছিল। হুছমৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত বদৰ পুত্ৰ হদ্দে ৰাজত্ব কৰিছিল। তেওঁ মোৱাৰ দেশত মিডিয়নীয়াসকলক পৰাজয় কৰিছিল। তেওঁ নগৰৰ নাম আছিল অবৃত। যেতিয়া হদ্দৰ মৃত্যু হ'ল তেতিয়া তেওঁৰ ঠাইত মৎস্যকাৰ চেন্নাই ৰাজত্ব কৰিছিল। চন্মাৰ মৃত্যু হলত তেওঁৰ ঠাইত ফৰাত নদী ওচৰৰ ৰহুবুটীয়া চৌলে ৰাজত্ব কৰিছিল। চৌলৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত অকবুৰৰ পুত্ৰ বালহাননে ৰাজত্ব কৰিছিল। অকবুৰৰ পুত্ৰ বালহাননৰ মৃত্যুৰ পাছত তেওঁৰ ঠাইত হদৰে ৰাজত্ব কৰিছিল। তেওঁ নগৰৰ নাম পাও আছিল। তেওঁ ভাইজাৰ নাম আছিল মহেটবেল। তেওঁ মৰ্টেডৰ জীয়েক আৰু মে জাহবৰ নাতিনীয়েক। এছৌ বংশৰ যিসকল লোক অধিপতি আছিল সেইসকলৰ নাম তিম্মা, অলবা, জিথেত অহলিবামা, এলা, পিনুন, কনচ, তৈমন, মিবচৰ, মগদিয়েল আৰু ইৰম। এওঁলোক আছিল ইডুমীয়াসকলৰ পূৰ্বপুৰুষ এছৌ বংশৰ লোক, ইডুমৰ অধিপতি। দেশৰ যিবোৰ ঠাইত তেওঁলোকে বাস কৰিছিল তেওঁলোকৰ নাম অনুসাৰে সেই সকলো ঠাইৰ নাম দিয়া হৈছিল।